দৈব সুর সম্পদ বিধার্য। এ অধ্যায়ে দৈবী এবং আসুরিক গুণ বর্ণনা। পয়লা 300 লগ্নে দৈবী গুণ 26 দৈবী গুণ বর্ণনা কিয়া। আর উসকে ভগবান বলে তুমি তো পহলে বহুত ইসকে বাদ বর্ণন কিয়া, লেকিন এক অধ্যায় তোমারে লিয়ে আসুরিক গুণ বর্ণনা করুঙ্গা। তো পহলে 300 লগ্নে দৈবী গুণ বর্ণনা হ্যাঁ, লেকিন আগে সব আসুরিক গুণ বর্ণনা। তো মজা লাগে কি কি আচ্ছা গুণ শুনে তো লাগে ভাই, এই প্র্যাকটিক্যাল নেই, সম্ভব নেই, লেকিন আসুরিক গুণ আমার তো জানতে হ্যাঁ। আমার 26 গুণ শ্রী ভগবান কহিলেন, অভয় সত্য সংশুদ্ধি জ্ঞানে অবস্থান, দান দাম যজ্ঞয়ান সাধ্যায় তপান, সরলতা সত্যয়ার অহিংসায় অক্রোধ, ত্যাগ শান্তি দয়ার পরনিন্দা রোধ, অলুলোপতা মৃদুতা তেজয় অচপল, সমাধৃতি শৌচ বাহিন্দ্রিহিরি অদ্রোহ সকল, অভিমান শূন্যতা সে 26 যে গুণ, সম্পদ সে হয় তার যার দৈবেতে জনম। ভগবান কথা হয় জিনোনে দৈবী শক্তি মে জন্মগ্রহণ কিয়া হয় উনকো অন্দর এ 26 গুণ আতে হ্যাঁ। ও 26 গুণ কে কে পহলে তো অভয়ম ভয় শূন্যতা। যদি ভগবান আমার সাথে হামেশা হয় তো কই কিছু কো ডরেঙ্গে? ডর কব হয়? জব ভগবান কো হাম ভুল গেলে তবে ডর আতে। যদি আমারে হাম জানতে হয় ভগবান আমার সাথে হ্যাঁ, এক নম্বর অভয়ম সত্তা পবিত্র, অভয়ম সত্য সংশুদ্ধি, সত্য সংশুদ্ধি অর্থাৎ সত্য অর্থাৎ সত্য সত্তা, খুদ কে সত্তা কো শুদ্ধ করনা। কেজে সত্তা কো শুদ্ধ কর সকতে হ্যাঁ, কেজে পবিত্র হ সকতে সত্য সংশুদ্ধি, খুদ শিল প্রভুপাদ নে বর্ণনা দিয়া আমার সত্য কেসে পবিত্র কর সকতে আর গুরুত্বপূর্ণ এ প্রিয়া প্রভুপাদ জোর দিতে হ্যাঁ, এক খাস করকে সন্ন্যাসী কে লিয়ে বহুত জরুরি হ্যাঁ, আর এ সত্যকে সংশোধ করনে কে লিয়ে উনকো স্ত্রী সঙ্গে সে দূর রহনা চাই। প্রভাত কহতে হ্যাঁ কব নির্জন স্থানে স্ত্রী লোক সাথ বাদ ভি নেই করনা চাই। চৈতন্য মহাপ্রভু কা উদাহরণ দিতে এ সত্য সংশোধি কে বারে প্রভাত তাৎপর্য মে খাস করকে বর্ণকে কিস তরা যৌন বাসনা সে মুক্ত হয়ে সকতে, সত্তা কা পবিত্রতা। জ্ঞানে অবস্থান আধ্যাত্মিক জ্ঞান লাভ করছে, আধ্যাত্মিক জ্ঞান অনুশীলন করছে, দান কোন সা দান করছে কৃষ্ণ ভক্তি, দম ইন্দ্রিয় সংযম যজ্ঞ, আর সাধ্যায় বৈদিক গ্রন্থ অধ্যয়ন, তপ তপস্যা করার কিসে কোন সা তপস্যা করার শুভে শুভে উঠনা মঙ্গলবার কোন কোন নাই উঠতে হয় 4 বাজে কে পহলে হাত উঠে 4 বাজে কে পহলে কোন নাই উঠতে এ কোশিশ করা 4 বাজে কে পহলে উঠতে কোশিশ করা হো জায়গে ভিতরে ঠান্ডি জাদা হ্যাঁ, লেকিন গরমি কে সময় কোশিশ করা তো ঠান্ডি কে সময় আদত পর জায়গা, আবি ঠান্ডি কে টাইম আদত করা মুশকিল হয়ে সকতে, লেকিন আবি গরমি আ রা হ্যায় উসি টাইম আদত করা 4 বাজে কে পহলে উঠনা। এ কলেজে খুলে ইতনা তপস্যা মঙ্গলারি তো উঠনা, সোলমালা জাপ করা, 4 নিয়ম পালন করা, বাস ইতনে তপস্যা, জাদা কুছ নেই করনা। সরলতা, सरल होना चाहिए, सत्य सत्यवादी होना चाहिए, और अहिंसा अक्रोध हिंसा नहीं करना चाहिए, क्रोध नहीं करना चाहिए, त्याग शांति दया और परो निंदा रोध दूसरा को निंदा नहीं करना चाहिए। साधु का लक्षण है किसी को निंदा नहीं करना, केवल निंदा नहीं करना, हृदय में था किसी को निंदा, हृदय में किसी का निंदा नहीं, अन्य निंदा दिशा हृदय में अलुलुपता लालची नहीं, लोभ मृदुता मृदुता था कोमल, हाँ कोई आपस में बात करते हैं एक मिनट दूर से सुन पाता है आदमी दो आदमी की बात कर रहा है, इस तरह किसी को शब्द है स्वीट, सब स्वीट है, तेज अचपल क्षमा धृति शौच हिरी, हिरी शब्द का आता है कुकर्मे लज्जा, अच्छा काम करने लज्जा नहीं, तिलक लगाने माला जप करने लज्जा नहीं होना चाहिए, कुकर्मे लज्जा बुरा काम करने लज्जा शर्माना चाहिए, अदृश्य अभिमान शून्यता ये 26 गुण, ये 26 गुण इसका दैवी गुण में जन्म हुआ उसका अंदर ये 26 गुण आते हैं। आशुरिक गुण क्या है, चपल, चपल अर्थात चंचल नहीं, चपल अर्थात चंचल, तो अचपल अर्थात जो चंचल नहीं स्थिर, दम्भ दर्प ये छह आवाज अभी चार में छह असुर का लक्षण बनने का, दम्भ दर्प अभिमान क्रोध निष्ठुरता संपद आसुरी है यथा अज्ञानता, दम्भ दर्प अहंकार क्रोध वाक्य व्यवहार कर्कश अविवेक अज्ञान, ये असुर का लक्षण का बोले असुर का संपद है कि उसका क्रोध नहीं होगा तो पेट चलेगा नहीं, उसका मस्तान का दादागिरी नहीं कर पाएगा क्रोध नहीं होगा, तो इसका वो इनका असुर का भी संपद है, साधु का जिस तरह संपद है यह असुर का संपद है, इसीलिए बोला दैवी असुर संपद विभाग है, असुर का भी संपद है दैवी संपद जे तार मुक्तिर कारण, आसुरी संपद है संसार बंधन, दैवी संपद मुक्ति का कारण है और आसुरी संपद संसार में बंधन का कारण है, ये सुनकर डर लग रहा है, भगवान बताए तो डरो मत, तुम्हारे जन्म देवी में हुआ है अधिक तुम्हारे अंदर ये गुण नहीं, तुम्हार चिंतार कथा नहीं है पांडव, दैवी संपदे तुम्हार हुए छे जन्म, हे अर्जुन तुमको डरने का नहीं ये बात सुनकर, क्योंकि तुम्हारे जन्म दैवी संपद, लेकिन मैं तुमको बताता हूँ क्या क्या है दूसरा आदमी किस, लेकिन तुम ये नहीं बोलेंगे तुम असुर है इसीलिए बोलना, हाँ इधर बोलेंगे मंगल आरती जो नहीं उठते हैं उनका भक्ति करना संभव नहीं है, इस तरह क्या जरूरत है मंगल आरती नहीं उठते सोलमाला जप नहीं करते, सब सोचना मेरा बारे में महाराज से कंप्लेन किया है मैं नहीं उठते, यदि इस तरह बात बोले तो डर लगेगा, हो सकता है हमारे कंप्लेन भी इसलिए बोल रहे हैं, नहीं नहीं एक्चुअली आप लोग सब सोलमाला करते हैं सुबह उठते हैं, लेकिन कोई कोई नहीं करता मैं उसके लिए बोल रहा हूँ, तो फिर ठीक है भाई हमारे लिए दूसरा, इसलिए भगवान बोला है और जो ये तुम्हारे लिए नहीं है, तुम तो देवी संपद में जन्म ग्रहण किया, हे भारत हे जगत दुई भूत सृष्टि एक दैव द्वितीय से आसुरी व दृष्टि, ये जगत में दो प्रकार जीव है, एक है दैवी और एक आसुरी, दैवी जरा तार कथा अनेक हुए छे, जो दैवी है उनके बारे में बहुत वर्णना किया है, एवे सुनो एवे कथा जरा असुर जन्मे छे, अभी सुनो जो असुर है उनका लक्षण किया है, अभी मैं वर्णन कर 7 नंबर श्लोक से विस्तारित असुर का लक्षण वर्णना करता है पहले लक्षण है असुर का, প্রবৃত্তি নিবৃত্তি যাহা অসুর না জানে, শৌচাচার সত্য মিথ্যা নাহি তারা মানে। এই আদমি কে পিকচার বহুত জায়গা দিয়া এই ব্যক্তিকে ফটো বহুত জায়গা মানে পাইলে কি হয় প্রবৃত্তি নিবৃত্তি অসুর নাহি জানে, অর্থাৎ কিয়া করনা চাই কিয়া নেই করনা চাই পতা নেই। হ্যাঁ কই কই বলতে হ্যাঁ যো গলত কর্ম হ্যাঁ ওই বলতে নেই ইহা কিউ গলত হ্যাঁ ইতনা সমঝ মে নেই আয়া কিউ গলত হ্যাঁ যো চুরি করতে হ্যাঁ চুরি করনা কিউ গলত আমার তো জিনে কা অধিকার হ্যাঁ তো যে অসুর হ্যাঁ উনকে পতা নেই যে কোন সা করনা প্রবৃত্তি কোন সা করনা চাই নিবৃত্তি কোন সা নেই কই পাতা নেই যা অসুর না যান অসুরকে পাতাই নেই। চাই কেউ নেই পিনা বহুত আদমি বলতে চাই কেউ নেই পিঙ্গে পাতাই নেই কেউ নেই পিনা মছলি কেউ নেই খানা চাই শরাব কেউ নেই খানা চাই পিনা চাই পাতাই নেই কেউ নেই পিনা ভাই কই আদমি কম সে সমস্ত ভাই এ পিনা নেই চাই লেকিন হো সকতে মে নেই কর পা রা হুঁ কই আদমি ইতা হ্যাঁ লেকিন অসুর হ্যাঁ নেই শরাব কি কে সমস্যা হ্যাঁ বিড়ি কেউ নেই পেঙ্গে হাম যদি বিড়ি নেই পেঙ্গে ফ্যাক্টরি কেসে চলে গা আদমি পরিবার কেসে চলে গা ক্যা ইতনা জীব কে বুধি দরদ হ্যাঁ হাম বিড়ি নেই পেঙ্গে ফ্যাক্টরি বন্ধ হয়ে যায় আদমি কে পরিবার ধ্বংস হয়ে যায় ইতনা উদার ব্যক্তি আর ইনকো দুনিয়া কে লিয়ে কিতনা টেনশন মালুম হ্যায় কিতনা আদমি মুস্কে বলা আচ্ছা আপ লোক শাদি নেই করা দুনিয়া কেসে চলে গা দুনিয়া কে লিয়ে কিতনা টেনশন হ্যায় উনকা ভাই দুনিয়া কে বাঁচা রে কিতনা উনকে জিম্মেদারি হ্যায় ঠিক আছে উনকে কিতনা টেনশন ভগবান কে টেনশন নেই হ্যায় ভগবান শাস্ত্র মে লেখা ব্রহ্মচারী বানা যে নৈষ্ঠিক উনকে ভগবান সে জাদা টেনশন ভাই আপ লোক শাদি নেই দুনিয়া কেসে চলে গা শৌচাচার সত্য মিথ্যা নাহি তারা মানে শৌচ আচার সুচিতা শব্দ তো আমি ভাষাবে নেই স্নান কিউ করে ভাই পানি কিউ নষ্ট করতে ভাই পানি কিউ নষ্ট করতে বিদেশে মে টয়লেট মে পানি কে সিস্টেম নেই টিস্যু পেপার রাখ দিয়া আর উনকো এক বেপারি হয় হাইড্রোফোবিয়া পানি দেখলে ডরতে টয়লেট মে পানি দেখলে ডরেগা পানি কিউ ভাই টয়লেট মে পানি নেই টিস্যু পেপার রাখ দিয়া পানি দেখলে সে ডরতে তো পানি আর পানি ছাড়া কে সমস্যা আর উনি টয়লেট মে কার্পেট লাগিয়ে দিয়ে তাকে পানি নেই গিরেগা টয়লেট মে কার্পেট লাগানোর জরুরত কে বতাও কই কে আদমি টয়লেট কে ঢাকান মে ভি কাপড় টয়লেট কে ঢাকান মে ভি কাপড়া জ্যাকেট কে তারা কাপড় লাগা দিয়ে ভাই উসকো ঠান্ডা লাগতে কি কমর কাছে ঢাকা নেই না উসকে ভি কাপড়া সে জ্যাকেট কে লাগা দিয়ে কি ভালো লাগে উসকে সুচি তাকে শব্দ নেই হ্যাঁ সত্য মিথ্যা নাই তারা মানে সত্য বলা চাই এই শব্দ উনকে পাতাই নেই হ্যাঁ অসুর যে লোক তারা নামান ঈশ্বর জগতের বিধাতা যিনি অস্বীকার তার অসুর ভগবানকে স্বীকার নেই কিন্তু ভগবান যে খেয়ে ভগবান যে জগৎ সৃষ্টি কি হ্যাঁ ইহা স্বীকার নেই কিন্তু আমার ভক্ত লোক প্রচালক কেতনা পরেশান হতে হ্যাঁ হ্যাঁ দেয়ার ইজ এ ক্রিয়েটর এক স্রষ্টা হ্যাঁ পরিচালক হ্যাঁ ইস তার কেতনা পিসেস হ্যাঁ উনকো বর্ণনা করনা পড়ে কে সমঝানে কে লিয়ে ভগবান হ্যাঁ তো অসুর যে লোক তারা না মানে ঈশ্বর অসুর লোক ভগবানকে অস্তিত্ব নেই মানতে জগতের বিধাতা যিনি অস্বীকার তার ওর স্বীকার নেই কেনা চাইতে ভগবান কই এক স্রষ্টা বিগ ব্যাং থিওরি কই এক বহুত সব বিস্ফোরণ ঘট গিয়া आज जगत सृष्टि है। तो एक ने भक्त ने कहा प्रिंटिंग प्रेस में जो टेररिस्ट अटैक करेगा, बम लगाएगा, तो सारे अक्षर सब उड़ जाएगा और जा जा गिरेगा तो जो शब्द सृष्टि होते हैं डिक्शनरी बन जाएगा। इस तरह हो सकते हो सकते इस तरह तो उसी तरह ओशिन का बुद्धि इसी तरह, हाँ एक बहुत बड़ा विस्फोरण हो गया और इसी तरह जगत सृष्टि का भाई विस्फोरण हुआ कहां पर, किसने किया वो क्यों नहीं करता है, एक बहुत विश्व जगत विस्फोरण हुआ कहां पर और किसने विस्फोरण घटाया, ये तो कोशिश कर जानने के लिए। तो ओशिन का सृष्टि उनको यदि बोले फिर सृष्टि कैसी हुआ, उनका उत्तर है सृष्टि कारण से अनिश्वरवादी जड़ कार्य कारण से कामुक विवादी। ये दुनिया में कोई सृष्टा नहीं है, सिर्फ पुरुष स्त्री काम भाव में जब मिलित हुआ हो गया था तब जगत सृष्टि हो गया। बस कितना बुद्धिमान है, उसको भी एक उनका थ्योरी दे दिया। ये भगवान जब 5000 पहले बच्चे पहले ही बात करते उसी टाइम इस तरह बदमस्त क्षुद्र दृष्टि लये असुरगण आत्मतत्व ज्ञानहीन अल्प बुद्धि हन। इस तरह तत्व लेकर जो असुर अल्प बुद्धि एक क्षुद्र दृष्टि असुरगण आत्मतत्व ज्ञानहीन अल्प बुद्धि, असुर लोग इस तरह अल्प बुद्धि होते हैं। और अल्प बुद्धि तो है ये प्रसंग में अल्प बुद्धि किसका है, साइंटिस्ट को भगवान ने कहा। वो अल्प बुद्धि व्यक्ति क्या करते हैं, उग्र कर्म उत्साह तार जगत अहित क्षय कार्य पटु तारा हय प्रभावित। बुद्धि तो नहीं है लेकिन जितना है वो बुद्धि कौन सा काम में लगाते हैं, उग्र कर्म एटम बम बनाने लगाते हैं। उग्र कर्म उत्साह तार जगत अहित, जगत को ध्वंस करने के लिए उग्र कर्म युक्त होते हैं। क्षय कार्य पटु पटु अर्थात काम दम्ब मदान्वित मोहग्रस्त असत ग्रह अशुचि व्रत। दुष्पुर आश्रय काम दम्ब मदान, दुष्पुर आश्रय काम वो इस तरह कामना को आश्रय लेते हैं जो कभी पूर्ण, इस तरह कामना वासना इस तरह को जब प्लान बना लिया कभी पूर्ण नहीं है, इस तरह वासना करते। और दम्भ मत अन्नित, अन्नित था युक्त युक्त मदान्वित मत युक्त दम्भ मदान्वित। इस तरह सहगण ललिता श्री विशाखा अन्नता विशाखा के साथ अन्नता था साथ मत अन्नित मोहग्रस्त असत का अशुचि व्रत। मोहग्रस्त होता है आदमी की पोषी पता करना मुश्किल, उनका चेतना इस तरह है जिस तरह जीवन बीता रहे पता नहीं चलता है क्या है मनुष्य की पोषी है क्या जीवन बीता रहे, दुख है ना इस तरह जीवन देखे, क्योंकि जीवन पता नहीं मनुष्य जीवन कितना सुंदर हो सकता है क्या जीवन बीता रहे। उसी तरह हमको देख के भी सिद्ध भक्त लग दुख अपर चिंता चार जत दिन बाचे काम मात्र उपभोग हृदय आछे। उनका जीवन उद्देश्य क्या, अपर चिंता दार जत दिन बाचे जितना दिन जीवित रहते हैं हाँ अपरिमित चिंता है, यह करना वो करना प्लान बनाते रहते, हृदय में एक ही चीज है उनका काम, काम मात्र वो होगा हृदय से हर जगह में की प्लान कैसे उनका इंद्रदृष्टि करे, पूरा जीवन केवल वही प्लान है कैसे इंद्रदृष्टि। शत शत आशा पास शुद्ध काम क्रोध काम भोग लागी अर्थ अन्न से विरोध। শত শত আশাপাশ, আশাপাশ অর্থাৎ আশারূপ বন্ধন, শত শহ হাজার হাজার হৃদয় মে আশা, উনকে পাতা নেই হ্যাঁ আশা উনকে বন্ধন কা কারণ পাতা নেই। ওর সারি প্ল্যান হ্যাঁ কাম ভোগ করি কে খুদ কে ইন্দ্রিয় তৃপ্তি করি কে, ওর ইন্দ্রিয় তৃপ্তি যে যা পর বাধা হ্যাঁ ও বিরোধ করে, যা পর উনকে ইন্দ্রিয় তৃপ্তি নেই মিলেগা ওহা ও উগ্র রূপ ধারণ করে। অন্যায় সে করে নিত্য সঞ্চয়েতে চিত্ত তার নিত্য বিদ্ধ অসৎ কার্যেতে, অন্যায় সে করে নিত্য সঞ্চয় রোজ ধন কামানে কে লিয়ে পাপ কর্ম করতে হ্যায়, অর চিত্ত পাপ বুরা কাম করনে কে লিয়ে হামেশাই ও নিয়োজিত। উনকা মন ভাবনা কি হ্যায় অদ্বয় অর্থলাভ মনোরথ সিদ্ধি পুনর্বার ভবিষ্যতে হবে যশ বৃদ্ধি, আজ মেরা ইতনা লাভ হুয়া হ্যায় মনোরথ সিদ্ধি, মনোরথ অর্থ রথ, রথ দেখে না আদমি রথ মে চড় কে যেতে হ্যাঁ ইস তরহ আদমি মন কা রথ মে ঘুমতে হ্যায় দেখতে হ্যায় মে আজ রাজা বন গিয়া, এই যে রথ মে ঘুরতে হ্যায় মন রথে ঘুমতে হ্যায়। অদ্বয় অর্থলাভ মনোরথ সিদ্ধি পুনর্বার ভবিষ্যতে হবে অর্থ বৃদ্ধি, ভবিষ্যৎ মে ইতনা অর্থ আগে ইতনা বিল হোগা হ্যাঁ মেরে ব্যাংক মে দো বিলিয়ন ডলার এক মহিনা পর তিন বিলিয়ন হোগা ইস তরহ কেবল। আজকাল তো আদমি রুপিয়া ভি নেই দেখে, চেক বই ভি নেই আজকাল, কাল কম্পিউটার দেখ মেরা অ্যাকাউন্ট মে হ্যাঁ দেখ পাতে সাইন ভি নেই করনা পাতে, এটিএম সে উঠাতে এটিএম চলে যেতে হ্যাঁ। সে সত্য মরিল অন্য নিশ্চয় মারিব আমি সে ঈশ্বর ধনী সে কার্য করিব, ও প্ল্যান করতে মেরা ও শত্রু আজ মার গিয়া, ও যে শত্রু হ্যাঁ কাল উনকে মারুঙ্গা, আমি ঈশ্বর মে ঈশ্বর হুম মে ধনী হুম মে করুঙ্গা ও করুঙ্গা, এ অসুখা প্ল্যান, আমি ভোগী সিদ্ধ আর বলবান সুখী মম সম কেহ নহে আর সব দুঃখী। ও বলতে আমি ভোগী আমি সিদ্ধ আমি বলবান আমি সুখী মে 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 মেরে তোরা কোন হ্যাঁ মেয়ে সুখে দুনিয়া সব আদমি দুঃখে মেয়ে কেবল সুখী হুম আর সব দুঃখী, আমি অভিজানবান আমি ধন আড্ড আমার সমান হবে কার কি বা সাধ্য, আমি অভিজানবান অভিজানবান অর্থাৎ হ্যাঁ অর্থাৎ মেরা বহুত বহুত অনুযায়ী হ্যায় বহুত আমি রিশতেদারকে দ্বারা আমি পরিবেষ্টিত হুম অভিজনবান ধনাঢ্য অর্থাৎ পরিপূর্ণ ধনাঢ্য ব্যক্তি ধন হচ্ছে পরিপূর্ণ ভাবাঢ্য কৃষ্ণ প্রেম ভাবছে পূর্ণ ভাবাঢ্য ভক্তি সিদ্ধান্ত সরস্বতীর প্রণাম মন্ত্র মে কে মাধুর্য উজ্জ্বল প্রেমাঢ্য শ্রী রূপানুগ ভক্তি মাধুর্য উজ্জ্বল প্রেমিকা সম্পদ মে পরিপূর্ণ মাধুর্য উজ্জ্বল প্রেমাঢ্য প্রেম কা প্রেম সে পরিপূর্ণ মাধুর্য রাস প্রেম সে পরিপূর্ণ ইয়া অসুর কা কোন সা ধনাঢ্য ধন সে পরিপূর্ণ আমার সমান হবে কার কি বা সাধ্য মেরা সমান কোন হয়ে সাকতে মেরা এমসিএ ডিগ্রি মেরা এমফিল ডিগ্রি মেরা পিএইচ ডিগ্রি এ ও আমার সমান হবে কার কি সাধ্য কিসকে ক্ষমতা হ্যাঁ মেরা সমান আছে আমার জিতনা কুছ হ্যাঁ লিখে হ্যাঁ আমি সে করিব যোগ্য আমি দান দিব স্ত্রী সঙ্গ করিয়া আমি আনন্দ পাইব सब आमी हैं, आमी दान करूँ, मैं दान करूँगा, यज्ञ करूँगा, वो भी अहंकार के साथ, दान भी अहंकार के साथ, कौन आदमी मेरा तरफ दान कर सकता, इतना आदमी को खिलाया वो भी अहंकार, इतना आदमी को मैंने खिलाया, स्त्री संग करिए आमी आनंद पाई, स्त्री संग करके मैं आनंद पाऊंगा, অজ্ঞান মোহিত হয়ে কত কথা বলে, মোহজাল সমাপৃত কালের কবল, অজ্ঞান মে যাকর কিতনা বাতে বলতে হ্যাঁ, বাংলা মে শব্দ হ্যাঁ, পাগলে কিনা বলে ছাগলে কিনা খা, পাগলে কিনা বলে, পাগল আদমি ইস্তরা কি শব্দ নেই মুখে বল নেই না কই বিসি বলছে, আর ছাগল ইস্তরা কুছ নেই খা নেই সাকতে, তো ইস্তরা অজ্ঞান মোহিত কর কিতনা ফল দিশার বাত কে দিস কই অর্থ নেই, মোহজাল সমাবৃত কালের কবল, মোহরূপ জালকে দ্বারা কাল আবৃত হয়, কাল কা চঙ্গুলমি অর্থাৎ ধীরে ধীরে মৃত্যু মুখ পতিত, আসলেতে আসলেতে অর্থাৎ অ্যাকচুয়ালি, আসলেতে অর্থাৎ আসলি বাদ এই হ্যাঁ বলতে না আসলি বাদ ও আসলেতে আসলিয়ত না আসলিয়ত ও আসলেতে আসলেতে কামাশক্ত, আসলিয়তে কোন হ্যাঁ কামাশক্ত নরকের যাত্রী, নরকের যাত্রী অর্থাৎ যে ট্রেন নরক মে যা ওহ মে বেটে হয়, অশুচি নরকে বাস নরক বিধাত্রী, উনকে বাস কে হতা হ্যায় নরক, আত্মসম্ভাবিত মান ধনিত অনম্র মদান্বিত অসুর সে সর্বদা অবিনম্র, আত্মসম্ভাবিত অর্থাৎ আত্ম অভিমানী, আত্মসম্ভাব আত্ম অভিমানী, ধনেতে অনম্র, ধনকে দ্বারা ও কেতা অনম্র বিনম্র নেই হতে অনম্র হতে, মদান্বিত মদান্বিত অসুর সে সর্বদা বিনম্র, মদান্বিত মদান্বিত মৎস্যযুক্ত অসুর সর্বদা বিনম্র, ওসকা আন্দা বিনম্র ভাষায় নেই, আর চৈতন্য চৈতন্য তো পড়ো এই ভক্ত কে সাথে দূসরা ভক্ত কিস তারা বাতচিত হতে হয়, লেকিন টিভি মে নাটক দেখো সিনেমা দেখো এক দূসরা কিস তার বাতে করতে হয়, এক জগৎ হ্যাঁ, আর বৈষ্ণব কে ভি জগৎ হবে পাতা চলতে ও ভি এক জগৎ হ্যাঁ, কোন জগৎ মে রহনা চাই, মানে বহু দিন বাদ এক উজ্জ্বল সিং ইন্দ্র আনন্দ কেটে এক কো ইস তারা গাড়ি মে সিনেমা চল রা থা দেখা থা ভাই ইস তারা চল চলতে হ্যাঁ আদমি এক এক আপস মে ইস তারা বাত হতে হ্যাঁ, উসি টাইম মে চৈতন্য চৈতন্য মে তো পড় রা থা, তো এ এক ভক্ত কা চরিত্র হ্যাঁ, আরে বাহার কা আদমি কি ইস তারা চরিত্র, আপস মে কই গালি বকাশ করে কই বাতি নেই এক দূসরা কে সাথে, আর বৈষ্ণব সমাজ মে কিতনা এক হ্যাঁ দূসরা কো কিতনা প্রেম সে বাত করতে, নাম মাত্র যজ্ঞ করে শাস্ত্রে বিধি নাই, এ অশুল কি যজ্ঞ ভি কবি কবি করতে হ্যাঁ, লেকিন কিসকে লিয়ে জিস তরহ আজকাল মধ্যপ্রদেশ মে হো গিয়া জিস তরহ দূসরা কোই পার্টি নেই কল বিজেপি তো তো ঝগড়া করনে কা তো কোই হ্যায় নেই তো কুছ কা অ্যাডভার্টাইজ করনে কে লিয়ে কুছ নেই ইসিলিয়ে ও লোক নাম দেয় কারার যাত্রা এ যাত্রা ও যাত্রা কুছ ধর্ম কে নামে নয়া নয়া কুছ আবিষ্কার করে, শাস্ত্র মে কুছ নেই লেখা হ্যাঁ, লেকিন ধর্ম কে নাম পর আলাগ আলাগ কুছ এ পরিক্রমা এ কর্মা শাস্ত্র মে লেখাই নেই হ্যাঁ, রাজনীতি কুছ তো উসিলে বানানা চাই, তো চলি উনকা ভগবান কে ভক্তি মে নেই করা হ্যাঁ, উসকে নাম বিল বোর্ড মে টাঙ্গানা আদমি কে একখাট্টা করনা খুব লেকচার দেনা, তো ধর্ম কে আশ্রয় লেখে উস তারা ফাদার ঢাক কোশিশ করতে, তো নাম মাত্র যজ্ঞ করে শাস্ত্রে বিধি নেই, শাস্ত্রবিধি শাস্ত্র মে লেখা নেই লেকিন বলে বানে এক নয় কুছ, দম্ম মাত্র আছে আর কেবল আমার দম্ম অহংকার, অহংকার বল দর্প কাম ক্রোধাশ্রয় আমার সম্পর্কে দেহে দেশে করায়, অহংকার বল দর্প কাম ক্রোধ কে আশ্রয় করতে হ্যাঁ, আর ভগবান কে সাথে দ্বেষ করতে অসুয়ার বসে চিন্তা সফর অপরে সাধুর গুণেতে দোষ কিংবা নিন্দা করে। অসুয়াকে কারণ, দেশকে কারণ, কিয়া করতে হয় অসু কারণ ও চিন্তা করতে এ মেরা পক্ষ হয় ও উনকা পক্ষ হয়, পার্টি পারতে গ্রুপ বানাতে হয় সফর অপর, এ মেরা দল ও উনকা দল। আর ইসি তরহ ও ভগবান আর বৈষ্ণবকে বিস্তার বানাতে হিরণ্য কশিপু প্রহ্লাদ বিষ্ণু কা পক্ষ হ্যাঁ ওর উনকা দল মে হ্যাঁ গ্রুপ বানা দিয়ে। প্রহ্লাদ কে ভাবনা নেই থা উনকে পিতা কে শত্রু দেখো আপনি কেউ ইচ্ছে নেই থাকে বাস্তবা সে, লেকিন হিরণ্য কশিপু সোচ রা হ্যাঁ এ মেরা দল মে নেই হ্যাঁ এ শত্রু পক্ষ হ্যাঁ ওর সব পক্ষ বানা দিয়া। তো যে স্তর হ্যাঁ উস তরহ কো কিয়া করেঙ্গে সেই সে বিদ্বেষী ক্রুর নরাধাঙ্গনে নিত্য সে ক্ষোভন করি সংসার গহনে। সেই সে বিদ্বেষী ক্রুর নরাধাঙ্গনে ইস্তরা বিদ্বেষী ক্রুর নরাধাম নিত্য সে ক্ষেপণ করি সংসার গহনে। সংসার গভীর, সংসার অরণ্য গভীর, অরণ্য ভগবান অরণ্য ফেক দিতে। আর যাব ইস তরহ জীবন প্রাপ্ত হতে হয় তব কে করতে হ্যাঁ অসুর জনিতে হয় জন্ম মরণ অজস্র অশুভ তার জীবন যাপন। অসুর জনি প্রাপ্ত হতে হয় তব মহাপ্রসাদ আর নেই মিলেগা, হরিকথা শুনে কা মৌকা নেই মিলে, সাধু সঙ্গ আর নেই মিলেগা, ফির উস তরহ আর ধীরে ধীরে আর অধপতিত। অসুরের ঘরে মূর জনমে জনমে আমাকে ভুলিয়া দুঃখী মরমে মরমে। ইস্তরহ অসুর ঘর মে জন্মগ্রহণ করকে ভগবান কবলকে আর আর অধগতি প্রাপ্ত, ক্রমে ক্রমে পায় সেই অধমাজে গতি অক্ষম আমাকে পেতে যেহেতু কুমতি। ইস্তরহ মুস্কন হই প্রাপ্ত করকে আর অধগতি প্রাপ্ত হতে সেই কাম ক্রোধ লোভ নরকের দ্বার তেজ তিন তাহা নহে সাধু ব্যবহার। ভগবান কথা হ্যাঁ এ নরক কা দ্বার তিন হ্যাঁ, এক হ্যাঁ কাম, এক ক্রোধ, এক লোভ, এ তিন হ্যাঁ নরক কা দ্বার। যদি কই দ্বার মে লেখা হ্যাঁ তিন দ্বার ন কাম ক্রোধ লোভ যদি গেট মে লেখা হ্যাঁ তো আন্দার মে কি হ্যাঁ আন্দর মে নরক, যদি গেট মে লেখা হ্যাঁ কাম আন্দর মে জায়গা কি হ্যাঁ ক্রোধ আন্দর মে কি হ্যাঁ লোভ আন্দর মে কি হ্যাঁ তা আন্দর মে নেই জানা। ইসিলিয়ে ভগবান কথা জব গেট মে লেখা হ্যাঁ তো সাধু কো এ তিন গেট নেই ঘুষনা। এই তিন মুক্ত যারা, এই তিনে মুক্ত যারা শুনো হে কৌন্তেয় তম গুণের দ্বার সেই অতিশয় হেয়, তবে সে আচরি ধর্ম নিজ শ্রেয়স্কর পরাগত লাভ করে মম ভক্তিপর। অতএব হে অর্জুন এ তিন প্রকার তম নরক কা দ্বার সে মুক্ত হকার আদমি কো আত্মাকে শ্রেয় আচরণ করনা চাই, উসকে দ্বারাই আদমি পরম গতি লাভ করতে হে। শাস্ত্রবিধি পরিত্যাগে কাম আচরণ সিদ্ধি প্রাপ্তি নহে তাহে সুখ গতি পর। যদি কোই ব্যক্তি শাস্ত্র কা বিধি পরিত্যাগ করকে খুদ কা মন মনা ঢঙ্গ সে চলতে হয় তো কবি ও সিদ্ধি প্রাপ্ত নেই হো সকতে। ইসিলিয়ে জীবন কা উদ্দেশ্য হ্যাঁ শাস্ত্র কা বিধি অনুসার চলনা চাই। অতএব শাস্ত্রবিধি কার্যের প্রমাণ জানি শাস্ত্রবিধি কর কর্ম কার্য সমাধান। অতএব ভগবান সিদ্ধান্ত দিতে হ্যাঁ অতএব শাস্ত্রবিধি কার্যের প্রমাণ কিয়া করনা চাই কিয়া নাই করনা চাই কিছু পাতা চলে গা শাস্ত্র মে লাগে, শাস্ত্র মে যে কাহ হ্যাঁ ও করনা, শাস্ত্র মে যে নিষেধ কিয়া হ্যাঁ ও নেই করনা। অতএব শাস্ত্রবিধি কার্যের প্রমাণ জানি শাস্ত্রবিধি করো কার্য সমাধান। ইসিলিয়ে জানি শাস্ত্র শাস্ত্রবিধি কা জান করো কার্য সমাধান কামধাম করাই পড়ে গা, ইসলিয়ে শাস্ত্র মে পড়লো কিয়া করনা চাই। আমেরিকা যদি যায়ঙ্গে তো আমেরিকা যায় না আমেরিকার নিয়ম কানুন শুনেছি রাস্তা ওখানে রাস্তা ডান সে চলে লেফট মে চলেঙ্গে তো আমেরিকা মানে পাতা রাস্তা কে লেফট কে রাইট মে राइट चलते हैं, अमेरिका उल्टे चलते हैं, लेकिन हम उल्टे चलते हैं। यदि हम अमेरिका जाते हैं तो अमेरिका का आइन पढ़ के जाते हैं। उसी तरह जानी शास्त्र विधि करो कार्य समाधान, तो शास्त्रों का विधि किया है, किया करना चाहिए जानकर, उसी तरह हमें आचरण करना चाहिए। भक्ति वेदांत कहे श्री गीतार गान, सुने यदि शुद्ध भक्त कृष्णगत प्राण। कृष्णगत प्राण भक्त भगवत गीता गान श्रवण करें करेंगे, ये प्रत्याशा लेकर श्री श्रीमात अभय चरणारविंद भक्तिवंत स्वामी श्रील प्रभुपाद संपूर्ण भगवत गीता, पूरे भगवत गीता बांग्ला कविता का छंद में प्रदान किया। भगवत गीतार गान की
जय,
भगवत गीता गुरु श्री प्रभुपाद की
जय,
स्वामी गौर भक्तवृंद की
जय,
गौ के मन में
हरि बोल।
जितना लास्ट में उतना अच्छा लग रहा, कम से कम खत्म होने जा रहा है, मतलब विशेष नहीं था ये भगवत गीता पूरा हो पाए। आप लोग को मैं बहुत आभारी हूँ कि आप लोग का कृपा से पूरा भगवत गीता पढ़ने का मौका मिल रहा है। हरे कृष्ण। 3 मिनट क्षमा है, किसी का प्रश्न चंद्र को।
15वें अध्याय में जो 11वां श्लोक था उसके 12वें श्लोक में भगवान विभूति बताने लगते हैं एकदम से, तो क्या कारण है?
बारह नंबर श्लोक से,
हाँ, 11 के बाद से फिर वो एकदम विभूति भी कैसे आ जाते हैं? यदा दिखते कदम पे जो अपने बारे में बताने लगते हैं कि मैं कैसे मुझसे ही सारी चीज है, मुझसे प्राप्त
होता है। हाँ, ये पुरुषोत्तम जो है भगवान जीवात्मा कैसे ये जगत में बद्ध है, वो भगवत धाम कैसे आएंगे, कैसे बद्ध हुआ संसार वृक्ष में जाने ना, उनका पता नहीं है कैसे बद्ध है, मेरे भगवान का मेरा संपर्क किया है। इसीलिए 5 नंबर 6 नंबर श्लोक बोला मैं भगवत धाम इस तरह है, लेकिन उसके बाद मेरा क्यों नहीं जानते हैं, मूर्ख नहीं जानते हैं, लेकिन मैं जीवात्मा क्यों नहीं जानते हैं, हवा के जिस तरह जाते हैं लेकिन वो शुद्ध है, इसीलिए भगवान खुद के बारे में बोल रहा है। तो जाकि उनको लक्ष्य है मेरे पास आना, यदि भगवान नहीं बोलेगा तो उस आएगा कैसे?
भगवान
बता रहे हैं दर्प दम्भ प्राइड एंड एरोगेंस, प्रूवर इस तरह कॉन्सीट, इस तरह सूक्ष्म रूप में उस तरह कुछ थोड़ा फर्क है, उस तरह घमंड दम्भ दर्प अभिमान घमंड
दर्प में और कंदर्प में कोई सुंदरता का घमंड
जिस तरह कोई एक व्यक्ति पेड़ के तला में रहता है और बिल्डिंग के 3 तला में रहता है तो तला तला तो मिलते हैं, है मिले है, तुम ही थको घास तला है पेड़ के तला है, आमी थकी ते तला है, तुम्हारे हमारे मिला से तला है तला है इसे कंदर हुआ दर हो एक आदमी बोला, बोले जिसको देखो काला काला वो मेरा बाबा साला, बाबा के साला कौन है? मामा। तो मेरा मामा काला है इसे जिसको काला देखते हो मेरा मामा के तरह लगते, इस तरह नहीं इस तरह दर्प, इसीलिए कंदर पोस्तर नहीं।
अगर कभी दर्प आता है तो
मजल्दी
मतलब
कंदर्प का दर्प ठीक है हाँ, दर्प जाता है तो कंदर्प का दर्प आकृष्ट होता है। ठीक है, वेरी गुड गुड रियलाइजेशन।
मैंने सुबह बताया था कि जब कष्ट होता था हम भगवान को ज्यादा स्मरण करते, तो
और हमने भी बताया था कि स्वर्ग में बहुत भोग है, इस कारण स्वर्ग में बहुत भोग है इसलिए ये देवता लोग सेवा नहीं कर पाते। लेकिन महाराज जैसे नरक में तो कितना कष्ट है फिर वहां के जी।
प्रश्न है, दुख के कारण भगवान को स्मरण करना आसान आता है, लेकिन नरक में तो इतना दुख है तो भगवान के स्मरण क्यों नहीं करते? हाँ, दुखी होने से भगवान का भक्त नहीं होते, सुकृतिवान होना चाहिए तभी ये जाते हैं। हमेशा दुखी आदमी भगवान का भक्त नहीं होता, लेकिन भक्त के लिए दुख के समय भगवान का स्मरण ज्यादा आता है, इसीलिए भक्त लोग कहते हाँ उस तरह अच्छा था। जिस तरह कोई आदमी का ड्रेस पहन के घूमते रहते हैं, आदमी नहीं है तो इसको अर्थ का आदमी के सम्मान, आदमी डिपार्टमेंट में सम्मान करा के चीट करने की इच्छा है तो सरकार उनका प्रशंसा करेंगे आदमी का ड्रेस पहनने से, वाह हमारे देश के आदमी कितना सम्मान करे, खुद ने आदमी का ड्रेस पहन के घूम रहे, प्रशंसा करेंगे न पकड़ लेके जाएंगे, क्योंकि आदमी का ड्रेस पहनने का उद्देश्य क्या है, दूसरा का धोखा देने का इच्छा। तो इसी तरह नाम मात्र यज्ञ करना कि भगवान को खुश करना नहीं है, वो दूसरे उसके खुद का फायदा उठाने के लिए, उसके उद्देश्य तो भगवान खुश करना होता था तो अलग बात, लेकिन तो भगवान तो खुश करना नहीं उनका उद्देश्य, समझे ना प्रभु।
महाराज जी, कूटस्थो अक्षरम उच्यते, तो इसका मतलब समझ में नहीं आया, प्रभुपाद ने कैसा बताया है इसका वर्ड? इसमें इंग्लिश में वननेस लिखा है, इन वननेस
कूटस्थ शब्द अलग अलग जिस तरह में बोला था, जो कूटस्थ तुरीय वो शब्द में जो जागृत सुप्त सुषुप्ति स्लीप एक्टफुलनेस डीप स्लीप ये तीन गुण के पड़े जो स्तर है तुरीय उसको और इसका संस्कृत तुरीय स्तर है। हाँ, उस तरह स्तर में जो अवस्थान करते हैं वो स्तर को हाँ आप क्या बोला कुटस्थ स्तर में पसंद ये संस्कृत शब्द है, अर्थात स्वाभाविक रूप से कुटस्थ अर्थात भौतिक जगत से मुक्त स्तर। ठीक है, यह रखते काल 17 अध्याय छोटे अध्याय है, तो हम शुरू करना परसु दिन शाम, काल शाम को यूथ फेस्टिवल लगा महामन गुरु क्लास देंगे, और रविवार सुबह 18 अध्याय हम कंप्लीट करें, कल शाम को 6 बजे क्लास होगा बाबर को हॉस्टल में। कितना लोग आ सकते हो? चैतन्य चंद प्रभु जानना चाहते कि प्रसाद बनाने का ये है, कितना आ सकते हैं? यह पे सब आएंगे ना, कौन कौन नहीं आएंगे कल कौन कौन नहीं आएंगे?